এয়া আকাশবাণী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 133 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। বাৰিষাৰ সময়ছোৱাত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে সন্মুখীন হোৱা সমস্যা সমাধানৰ লক্ষ্যৰে বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী 2-3 দিনত গুৱাহাটীৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে প্ৰকাশ কৰা মতে এই সময়ছোৱাত ধুমুহা বতাহৰ লগতে 7-20 চেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু পৌৰ কৰ্তৃপক্ষই পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি তুলিছে। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাই কালি গুৱাহাটীৰ সম্ভাৱ্য বান পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। তেওঁ মহানগৰীখনৰ বান ব্যৱস্থাপনা, নলা নৰ্দমাৰ পানী নিষ্কাশন আৰু জনসাধাৰণৰ সুবিধা নিশ্চিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায়। বৈঠকত নলাসমূহৰ পৰা বোকা আঁতৰ কৰা, পাম্পিং ব্যৱস্থাসমূহ সক্ৰিয় কৰা, মেনহল আৰু নলাসমূহ ঢাকি ৰখাৰ লগতে বিপদ সংকুল স্থানসমূহত বেৰিকেড লগোৱাৰ নিৰ্দেশ দিয়া হয়। উল্লেখযোগ্য যে মহানগৰীৰ কমেও 300টা স্থান ভূমি স্খলন প্ৰৱণ অঞ্চল হিচাপে চিনাক্ত কৰি চোকাত দৃষ্টি ৰখা হৈছে। বৰষুণৰ সময়ত জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইপিনে কালি যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত নলা নৰ্দমা পৰিষ্কৰণ অভিযান চলোৱা হয়। জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ সমন্বয়ত টিয়ক, তিতাবৰ, যোৰহাট পৌৰসভা আৰু গাঁও পঞ্চায়ত সংলগ্ন এলেকাসমূহত এই অভিযান চলোৱা হয়। কালি যোৰহাট পৌৰসভাই টোকোলাইৰ 4টা কালভাৰ্টত জমা হৈ থকা আৱৰ্জনাসমূহ পৰিষ্কাৰ কৰা হয়। এই অভিযানৰ ফলত সমাগত বাৰিষাৰ সময়ত ৰাইজে সকাহ পাব বুলি আশা কৰা হৈছে। অৰ্থনীতিবিদ অশোক কুমাৰ লাহিৰীক আয়োগৰ উপাধ্যক্ষ হিচাপে লৈ চৰকাৰে নীতি আয়োগ পুনৰ গঠন কৰিছে। শ্ৰীলাহিৰী বৰ্তমানৰ উপাধ্যক্ষ সুমন কেবেৰীৰ স্থলাভিষিক্ত হ'ব। চৰকাৰে শ্ৰীলাহিৰীৰ লগতে ৰাজীৱ গৌবা, প্ৰফেচাৰ কে বি ৰাজু, প্ৰফেচাৰ গোবৰ্ধন দাস, ডঃ এম শ্ৰীনিবাস আৰু প্ৰফেচাৰ অভয় কাৰাণ্ডিকাৰক নীতি আয়োগৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সামাজিক মাধ্যমযোগে কয় যে নীতি আয়োগ দেশৰ নীতি প্ৰণয়নৰ পৰিকাঠামোৰ গুৰুত্বপূৰ্ণ স্তম্ভৰূপে পৰিগণিত হৈছে। ইয়াৰ জৰিয়তে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ শক্তিশালী হৈছে, সংস্কাৰ ব্যৱস্থাই গতি লাভ কৰিছে আৰু জীৱন ধাৰণ সুচল হৈ পৰিছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে নীতি আয়োগে বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন আৰু দীৰ্ঘকালীন কৌশলগত চিন্তাধাৰাৰ প্ৰগতিশীল মঞ্চৰূপে কাম কৰি আহিছে। নীতি আয়োগৰ নতুন উপাধ্যক্ষ অশোক কুমাৰ লাহিৰীয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। বৈঠকত শ্ৰীমোদীয়ে লাহিৰীক উপাধ্যক্ষ হিচাপে নিযুক্তিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্থনীতি আৰু ৰাজহুৱা নীতিৰ ক্ষেত্ৰত শ্ৰীলাহিৰীৰ চহকী অভিজ্ঞতাই দেশৰ সংস্কাৰ আৰু বিকশিত ভাৰতমুখী যাত্ৰাক শক্তিশালী কৰিব। শ্ৰীমোদীয়ে লগতে অৰ্থনীতিবিদগৰাকীৰ প্ৰচেষ্টাই দেশত নীতি প্ৰণয়ন প্ৰক্ৰিয়াত নতুন গতি প্ৰদান কৰিব বুলি আস্থা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নীতি আয়োগৰ নৱনিযুক্ত পূৰ্ণকালীন সদস্যসকলকো শুভেচ্ছা জ্ঞাপন কৰে। ধেমাজি জিলাত কালি চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। অকাজাম জনজাতি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত বিদ্যালয়সমূহৰ পৰিদৰ্শক উপস্থিত থাকে। এই বৈঠকত জিলাখনৰ 30% কম নম্বৰ প্ৰাপ্ত বিষয়ৰ শিক্ষকসকলক আৰু 30% কম ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱা বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক জবাবদিহি কৰা হয়। ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত অনুষ্ঠিত সভাখনত উপস্থিত শিক্ষক শিক্ষয়িত্ৰীসকলক বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে ফলাফল নিম্ন হোৱাৰ কাৰণ আৰু বিগত বৰ্ষত শিক্ষকসকলে উন্নত ফলাফলৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে সবিশেষ তথ্য বিচাৰে। এই বৈঠকত 54গৰাকী শিক্ষক শিক্ষয়িত্ৰীক বিদ্যালয়ৰ নিম্ন ফলাফলৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে। সভাত অসম ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সম্পাদক খগেন পেগু, ধেমাজি জিলাৰ কাৰ্যকৰী সভাপতি মিলন গোহাঁই, জিলা আঁচনি বিষয়া পংকজ বৰাকে ধৰি ভালেমান লোক উপস্থিত থাকে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।